ثم يأتي من بعد ذلك سبع شداد يأكلن ما قدمتم لهن إلا قليلا مما تحصنون.
يار পিছত আহিব সাতটা কঠিন দুর্ভিক্ষৰ বছৰ। এই সাত বছৰত আগতে যি সঞ্চয় কৰি ৰাখিছা মানুহে খাব কেৱল সামান্য পৰিমাণৰ বাহিৰে যিটোক তোমালোকে সংৰক্ষণ কৰিবা।